এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনিৰ বাতৰি কৈছো ৰূপজ্যোতি বৰুৱাই। ৰাজ্য চৰকাৰে বসুন্ধৰা তৃতীয় পৰ্যায়ৰ আবেদনৰ সময়সীমা 10 জানুৱাৰীলৈ বৃদ্ধি কৰিছে। কালি জাৰি কৰা এই অধিসূচনা অনুসৰি বসুন্ধৰা তৃতীয় পৰ্যায় পৰ্টেলত আবেদনকাৰীয়ে অহা 10 জানুৱাৰীৰ মাজনিশালৈ আবেদন কৰিব পাৰিব। আবেদনকাৰীসকলে যাতে কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ আবেদন কৰিব পাৰে এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তসকলক অধিসূচনাযোগে নিৰ্দেশ প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ বসুন্ধৰাৰ বাবে 2024 বৰ্ষৰ 15 অক্টোবৰত অধিসূচনা জাৰি কৰা হৈছিল। সেই অনুসৰি 2024 বৰ্ষৰ 31 ডিচেম্বৰৰ মাজনিশা পৰ্যন্ত আবেদন দাখিল কৰাৰ সময়সীমা বান্ধি দিয়া হৈছিল। ৰাজ্যিক মন্ত্ৰীসভাই নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত শিৱসাগৰ, ডিব্ৰুগড়, তেজপুৰ আৰু উত্তৰ লখিমপুৰত 207,92,00,000 টকা ব্যয় সাপেক্ষে খোৱাপানী যোগান প্ৰকল্পত অনুমোদন দিছে। মন্ত্ৰীসভাই লগতে নৱবৰ্ষৰ প্ৰথম দিনটোতে কালি আন্তঃগাঁথনি বিকাশৰ লক্ষ্যৰে 210,80,00,000 টকা ব্যয় সাপেক্ষে 104টা প্ৰকল্পত অনুমোদন জনায়। এই প্ৰকল্পসমূহে ৰাজ্যৰ 12খন জিলাৰ জনসাধাৰণক উপকৃত কৰিব। অসম কৃষি বিশ্ববিদ্যালয়ক দেশৰ ভিতৰতে অগ্ৰণী কৃষি শিক্ষানুষ্ঠান হিচাপে গঢ়ি তোলাৰ বাবে বিশেষ পৰিকল্পনা লোৱা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকাই কালি বিশ্ববিদ্যালয় পৰিয়ালৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰযুক্তি কৌশল উদ্ভাৱন আৰু সেই সময়ৰ বাণিজ্যিকীকৰণৰ জৰিয়তে লাভ অৰ্জন কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। বিগত বৰ্ষত 3টা নতুন জাত, 65টা এনে প্ৰযুক্তি কৌশলৰ উদ্ভাৱন আৰু 4টা পেটেণ্ট লাভ কৰি বিশ্ববিদ্যালয়খনে সফলতা অৰ্জন কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। ডঃ ডেকাই কয় যে উদ্ভাৱনী দক্ষতা বৃদ্ধিৰ বাবে নতুন ষ্টাৰ্টআপ আৰম্ভ কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ কয় যে বিশ্ববিদ্যালয়খনৰ উদ্ভাৱনৰ ভিতৰত 19বিধ সামগ্ৰী অনলাইনযোগে দেশ বিদেশৰ লোকে পাব পৰাকৈ ব্যৱস্থা লোৱা হৈছে। তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাজিৰাটিং তামুলি পৰ্যটন উৎসৱৰ আজি সামৰণি পৰিব। ডিগবৈৰ বিধায়ক সুৰেণ ফুকনে কালি পুৱা পতাকা উত্তোলন কৰি ডিব্ৰু নৈৰ পাৰত দুদিনীয়াকৈ অনুষ্ঠিত এই উৎসৱৰ শুভাৰম্ভ কৰে। ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীয়েও এই উৎসৱত ভাগ লয়। বিশিষ্ট কথাশিল্পী সৌৰভ কুমাৰ চলিহা অনুৰাগী সমাজৰ উদ্যোগত আজি বিয়লি গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ এলুমনাই হলত আয়োজিত সৌৰভ কুমাৰ চলিহাৰ কাহিনীগত শৈলীগত সূক্ষ্মতা শীৰ্ষক বক্তৃতা প্ৰদান কৰে বিশিষ্ট লেখক তথা সাংবাদিক অৰূপ কুমাৰ দত্তই। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সৌৰভ কুমাৰ চলিহা চৰ্চাৰ বক্তৃতা সংকলন ভাল খবৰৰ বৰ্ণমালা উন্মোচন কৰে বিশিষ্ট বিজ্ঞান লেখক তথা বিজ্ঞানী ডঃ দীনেশ চন্দ্ৰ গোস্বামীয়ে। তেওঁৰ মূল বক্তৃতাত অধ্যাপক অৰূপ কুমাৰ দত্তই নগৰীয়া জীৱনৰ চমৎকাৰ প্ৰকাশ সৌৰভ চলিহাৰ গল্পত ঘটিছিল বুলি উল্লেখ কৰে। তিনিচুকীয়াত পৰিৱেশ সুৰক্ষা সমিতি অসমৰ উদ্যোগত তৃতীয় বাৰ্ষিক গছপুলি প্ৰতিপালন দিৱস আয়োজন কৰা হয়। কাৰ্যসূচী অনুসৰি তিনিচুকীয়া পৌৰসভাৰ ঘৰে ঘৰে পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰি নিৰ্দিষ্ট স্থানত পেলাই চহৰখনৰ স্বচ্ছতাত বিশেষ অৰিহণা যোগাই অহা চাফাই কৰ্মীক সম্বৰ্ধনা জনোৱা হয়। জিলাখনত বছৰ যোৱাৰ কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰা হ'ব বুলি পৰিৱেশ সুৰক্ষা সমিতিৰ সভাপতিয়ে প্ৰকাশ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্ৰ ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.in লগ ইন কৰিব পাৰে। অহা 10 জানুৱাৰী 2025ৰ ভিতৰত সম্পূৰ্ণ আবেদন পত্ৰ দ্য হেড অব অফিচ আকাশবাণী গুৱাহাটী 78100-3 পঠাব লাগিব। প্ৰাৰ্থীয়ে নিজ হাতেও আবেদন পত্ৰ জমা দিব পাৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।